এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2021 চনৰ পৰা 11,000ৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। আলফা, আদিবাসী আৰু ডিমাছা উগ্ৰমন্ত্ৰীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে 4,000 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনত 1,500 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ অবৈধ দখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলোকে আহ্বান জনায়। 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্যৰ প্ৰথমগৰাকী মহিলা কুমুদেৱীয়ে আয়োজন কৰা এট হোম কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, প্ৰাক্তন সাংসদ, আমোলা আৰু বিভিন্ন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কামৰূপৰ মহান নৃপতি মহাৰাজ পৃথু নামেৰে নিৰ্মীয়মান নুনমাটি দীঘলী পুখুৰী উৰণ সেতুৰ নামকৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে। স্বাধীনতা দিৱসৰ দিনটোত আজি পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদ দেহাত্মবোধৰ ভাৱনাৰে উজ্জীৱিত হৈ উঠে। 7-দিনীয়া এই নাট্য উৎসৱত আজি শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হেল্লুল কুমাৰ পাঠকৰ গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা নামৰ নাটকখন মঞ্চস্থ কৰা হয়। অবিনাশ শৰ্মাই পৰিচালনা কৰা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পৰিৱেশন কৰা মনোগ্ৰহী নাটকখন দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয়। নাটমেলাৰ সৌষ্ঠ বৃদ্ধি কৰি আজি দ্বিতীয় দৰ্শনীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে কলাক্ষেত্ৰ সমাজৰ এই সজ প্ৰয়াসৰ শলাগ লয়। উল্লেখযোগ্য যে নাট মঞ্চস্থ হোৱাৰ পূৰ্বে অত্যাধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰেক্ষাগৃহ পৰিসৰত আয়োজন কৰা স্বৰাজ পৰিক্ৰমা শীৰ্ষক প্ৰদৰ্শনী আৰু পূৰ্বৰংগ নামৰ কলাত্মক কাৰ্যসূচী মুকলি কৰে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। এই পূৰ্বৰংগ কাৰ্যসূচীত স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক লৈ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী থাৰ্ডাইয়ে পৰিৱেশন কৰে বিজিৎ কুমাৰ দাস পৰিচালিত নৃত্য নাটিকা তৰিলে দেশ মৰিলে স্বৰ্গ। নাটমেলা উপলক্ষে ৰূপান্তৰ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। কাইলৈ এই নাটমেলাত সন্ধিয়া 5 আৰু 7:30 বজাত নাট্যকাৰ পৰিচালক মৃণাল কুমাৰ বৰাৰ গোভাৰজা ছত্ৰ সিং অপ্ৰতিৰোধ দেওৰজা পৰিৱেশন কৰিব নগাঁৱৰ ৰংগালয় নাট্যগোষ্ঠীয়ে। গুৱাহাটী মহানগৰ যান বাহন আৰক্ষীৰ লোকসকলে কাইলৈৰ পৰা ডাঠ নীলা পোছাকৰ পৰিৱৰ্তে পুনৰ বগা পোছাক পৰিধান কৰিব। এই সন্দৰ্ভত আজি উপৰক্ষী আয়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো শিলচৰৰ মধুৰবন্দৰ কাছাৰ স্পৰ্টিং ক্লাবে বৰাক নদীত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। স্থানীয় ভাষাত নাও বাইচ হিচাপে পৰিচিত এই পৰম্পৰাগত নাও খেল উপভোগৰ বাবে আজি বৰাক নদীৰ পাৰত বহুসংখ্যক লোক সমবেত হয়। এইবাৰ প্ৰতিযোগিতাত বৰাক উপত্যকাৰ 3খন জিলাৰ উপৰি উজনি অসমৰ বিভিন্ন স্থানৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ আজি সন্ধিয়া প্ৰায় 6:30 বজাত চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল 80 বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনে 2023 বৰ্ষৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে মণিপুৰ আৰু পশ্চিমবংগৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কাইলৈ সন্ধিয়া 5 বজাত চেন্নাইত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। ডিব্ৰুগড়ৰ বগীবিল দলঙত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এখন 4চকীয়া বাহন আৰু মটৰচাইকেলখনৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। 4চকীয়া বাহনখনৰ 2গৰাকী আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 5:05 শুনিবলৈ পাব। নমস্কাৰ।